নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। নাৰী শিক্ষাৰ ক্ষেত্ৰত যুগান্তকাৰী পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত আজি উচ্চ শিক্ষা লাভৰ বাবে ছাত্ৰীসকলৰ মাজত চেক বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। এই উপলক্ষে সৰুসজাই অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত আয়োজিত কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ডঃ শৰ্মাই তেওঁৰ ভাষণত কয় যে 2024-25 বৰ্ষত এই আঁচনিৰ অধীনত 160,000 ছাত্ৰীলৈ 133 কোটি টকা মোকলাই দিয়া হৈছে আৰু 2025-26 বৰ্ষত 350,000 ছাত্ৰীক নিযুত মইনা আঁচনিৰ সুবিধা প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। তেওঁ কয় যে উচ্চ শিক্ষা আহৰণৰ দিশত ৰাজ্যৰ 10,00,000 কন্যা শিক্ষাৰ্থীৰ সুবিধাৰ্থে ৰাজ্য চৰকাৰে এই অভিলাষী পদক্ষেপ গ্ৰহণ কৰিছে। এই আঁচনিখনৰ জৰিয়তে মহাবিদ্যালয়ত ছাত্ৰীৰ নামভৰ্তিৰ সংখ্যা বৃদ্ধি, বাল্যবিবাহ তথা কৈশোৰকালৰ মাতৃত্ব প্ৰতিৰোধ, প্ৰতিগৰাকী কন্যা শিশুৰ শিক্ষা, স্বাস্থ্য আৰু সুৰক্ষা সুনিশ্চিত হৈছে। তেওঁ ভাষণ প্ৰসংগত বাল্য বিবাহৰ ঘটনাৰ পৰা ৰাজ্যৰ কন্যাসকলক সম্পূৰ্ণৰূপে মুক্ত কৰাৰ দৃঢ় সংকল্পৰ কথা দোহাৰে। ইয়াৰ উপৰি ৰাজ্যত নাৰী তথা ছোৱালীৰ মৰ্যাদা ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰাৰ লগতে বহু বিবাহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। গুৱাহাটী মহানগৰীৰ দিছপুৰ আৰক্ষীয়ে আজি সংবাদমেল সম্বোধন কৰি থকা অৱস্থাতে বীৰ লাচিত থানা নামৰ সংগঠনটোৰ মুখ্য সচিব ৰন্তু পানীফুকন আৰু কেন্দ্ৰীয় সমিতিৰ সদস্য তন্ময় ফুকনক গ্ৰেপ্তাৰ কৰে। প্ৰথম অৱস্থাত সংগঠনৰ দুয়োগৰাকী নেতাক আটক কৰি আৰক্ষীয়ে দিছপুৰ থানাত সোধা পোচাৰন্তত নিশালৈ গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে ধন দাবী আৰু অপহৰণৰ এটা গোচৰত কালি আৰক্ষীয়ে 8 যুৱকক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰে 5 বীৰ লাচিত সেনা নামৰ সংগঠনটোৰ সদস্য বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছিল। এই সন্দৰ্ভত আজি সংগঠনটোৰ নেতা দুগৰাকীয়ে সংবাদমেল সম্বোধন কৰি থকা অৱস্থাতে আৰক্ষীয়ে তেওঁলোকক আটক কৰিছিল। ইপিনে কালি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা 8 লোকৰ পৰা ভালেমান আপত্তিজনক সামগ্ৰী জব্দ কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত আজি সংবাদ মাধ্যমৰ আগত কয় যে অসমক অশান্ত কৰিব পৰা কোনো শক্তিক প্ৰশ্ৰয় দিয়া নহ'ব।
লাচিত সেনাৰ কাৰ্যকলাপক লৈ আমি গভীৰ অসন্তুষ্ট আৰু তেওঁলোকৰ কাৰ্যকলাপক আমি গভীৰ উদ্বেগেৰে সৈতে লক্ষ্য কৰি আছো। আলফাৰ দৰে লাচিত সেনাক হয়তো আমি এটা দিন আহিব আমি বেন কৰিব লাগিব, কাৰণ ব্যৱসায়ীসকলক লাচিত সেনাই যথেষ্ট অত্যাচাৰ কৰে। অসমত ব্যৱসায়ীৰ পৰিৱেশ এটা যোৱা 2 মাহ তেওঁলোকে একেবাৰে নষ্ট কৰি দিছে। আৰু যোৱাকালি লাচিত সেনাৰ এগৰাকী কৰ্মকৰ্তাই অসমৰ আই মাতৃসকলৰ প্ৰতি যি অপমানসূচক মন্তব্য দিলে, তাৰ বাবেও মই ইতিমধ্যে আৰক্ষীক সেই ব্যক্তিজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছো।
অসমত এতিয়াই ভোটদাতাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনী প্ৰক্ৰিয়া আৰম্ভ নহয়। আজি নতুন দিল্লীত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে দেশৰ 12 ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত দ্বিতীয় পৰ্যায়ৰ ভোটদাতাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনী শীঘ্ৰে আৰম্ভ কৰা হ'ব। উচ্চতম ন্যায়ালয়ত অসমৰ NRCৰ উন্নীতকৰণৰ প্ৰক্ৰিয়াটো বিচাৰাধীন হৈ থকাৰ পৰিপ্ৰেক্ষিতত দ্বিতীয় পৰ্যায়ৰ সংশোধনী তালিকাৰ পৰা অসমক বাদ দিয়া হৈছে। তেওঁ কয় যে ভোটদাতাৰ তালিকা স্বচ্ছ আৰু ক্ৰুটিমুক্ত কৰাৰ বাবে এই ব্যৱস্থা লোৱা হৈছে। এই পৰ্যায়ত অহা 4 নৱেম্বৰৰ পৰা ছত্তীশগড়, উত্তৰ প্ৰদেশ, গোৱা, কেৰালা, পুডুচেৰী, গুজৰাট, ৰাজস্থান, পশ্চিমবংগ, লক্ষাদ্বীপ, আন্দামান নিকোবৰ আৰু মধ্যপ্ৰদেশত এই প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব। অহা বছৰৰ 7 ফেব্ৰুৱাৰীত ভোটদাতাৰ তালিকা প্ৰকাশ কৰা হ'ব। অসম বিধানসভাৰ শীতকালীন অধিৱেশন দিছপুৰত অহা 25 নৱেম্বৰত আৰম্ভ হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণেৰে আৰম্ভ হ'বলগীয়া এই অধিৱেশনত কেইবাখনো বিধেয়ক উত্থাপন কৰাৰ উপৰি গুৰুত্বপূৰ্ণ প্ৰতিবেদন দাখিল কৰা হ'ব। ICC মহিলা বিশ্বকাপ ক্ৰিকেটৰ ছেমিফাইনেল খেলখন অহা 29 অক্টোবৰত গুৱাহাটীত অনুষ্ঠিত হ'ব। BCCIৰ সচিব দেৱজিৎ লনশইকীয়াই আজি এখন সংবাদমেল সম্বোধন কৰি এই কথা সদৰি কৰে। তেওঁ কয় যে ছেমিফাইনেলৰ বাবে বৰ্ষাপাৰা ষ্টেডিয়ামত সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। দক্ষিণ আফ্ৰিকা আৰু ইংলেণ্ডৰ মাজত প্ৰথমখন ছেমিফাইনেল অনুষ্ঠিত হ'ব। অসমত প্ৰথমবাৰৰ বাবে বিশ্বকাপ ক্ৰিকেটৰ ছেমিফাইনেল অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে খেলখনৰ বাবে বুক মাই শ্ব'ত টিকট উপলব্ধ হৈছে। আমাৰ নিশাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।